এয়া আকাশবাণী গুৱাহাটী পুৱাৰ উজনি অসমৰ বাতৰিৰ সৈতে এয়া মই জিন্দিৰাণী ডেকা। যোৰহাটৰ বৰ্ষাৰণ্য গৱেষণা প্ৰতিষ্ঠানত যোৱা 22 এপ্ৰিলৰ পৰা সাঁচি গছৰ খেতি আৰু কৃত্ৰিম ভেঁকুৰ সংস্থাপনৰ কৌশলৰ বিষয়ে অনুষ্ঠিত প্ৰশিক্ষণ কৰ্মশালাৰ কালি সামৰণি পৰে। মেঘালয়ৰ শ্বিলঙত অৱস্থিত উত্তৰ পূব অঞ্চলৰ সামূহিক সম্পদ ব্যৱস্থাপনা সমিতিৰ অৰ্থ সাহায্যত 4খন ৰাজ্যৰ 20গৰাকী প্ৰশিক্ষাৰ্থীয়ে এই প্ৰশিক্ষণত অংশগ্ৰহণ কৰে। যোৰহাটৰ বৰ্ষাৰণ্য গৱেষণা প্ৰতিষ্ঠানৰ সঞ্চালক ডঃ নীতিন কুলকাৰ্ণীয়ে কৰ্মশালাৰ উদ্বোধন কৰে। প্ৰশিক্ষণৰ আৰম্ভণিতে প্ৰশিক্ষণ সঞ্চালক ৰাজীৱ কুমাৰ কলিতা আৰু গৱেষণা প্ৰতিষ্ঠানটোৰ সমন্বয়ক তথা জ্যেষ্ঠ বিজ্ঞানী ডঃ ৰাজীৱ কুমাৰ বৰাই অংশগ্ৰহণ কৰে। প্ৰশিক্ষণত প্ৰশিক্ষাৰ্থীসকলক সাঁচি গছৰ গুৰুত্ব, পুলি বাগান প্ৰস্তুতকৰণ, সাঁচি গছৰ বাৰী গঢ়ি তোলা আদিৰ লগতে আগৰৰ মূল্য সংযোজনৰ ক্ষেত্ৰত প্ৰশিক্ষণ আগবঢ়োৱা হয়। প্ৰশিক্ষণৰ শেষত অনুষ্ঠিত সামৰণি অনুষ্ঠানত শিক্ষাৰ্থীসকলক মানপত্ৰ প্ৰদান কৰা হয়। ডিব্ৰুগড় জিলা আয়ুক্ত বিক্ৰম কৰিয়া কালি ডিব্ৰুগড় পৌৰ নিগম কাৰ্যালয়ৰ সমীপত অৱস্থিত পানী নিষ্কাশন পাম্প পৰিদৰ্শন কৰি পাম্পটো সঠিকভাৱে কাৰ্যক্ষম হৈ আছেনে নাই তাৰ বুজ লয়। ইয়াৰ পাছতে জিলা আয়ুক্তই জলসম্পদ বিভাগৰ বিষয়াবৰ্গৰ সৈতে মাৰোৱাৰীপট্টিৰ DTP ডায়েকত উপস্থিত হৈ ADBৰ অধীনত ৰূপায়ণ হৈ থকা সুৰক্ষামূলক কাম কাজৰ অগ্ৰগতিৰ বুজ লয়। জিলা আয়ুক্তই মহানাঘাট, আইধানৰ নগাখেলীয়া আৰু মাটিকটা এলেকাত উপস্থিত হৈ অঞ্চলটোৰ সামগ্ৰিক পৰিস্থিতিৰ বুজ লোৱাৰ লগতে খহনীয়া প্ৰতিৰোধৰ কাম কাজৰো খতিয়ান লয়। জিলা আয়ুক্তগৰাকীৰ এই পৰিদৰ্শনকালত জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া, জলসম্পদ বিভাগৰ সহকাৰী কাৰ্যবাহী অভিযন্তা প্ৰমুখ্যে অন্যান্য বিষয়াবৰ্গ উপস্থিত থাকে। পঞ্চায়ত নিৰ্বাচন উপলক্ষে তিনিচুকীয়া জিলাত ৰাজনৈতিক দলসমূহে প্ৰচাৰ অভিযান তীব্ৰতৰ কৰি তুলিছে। শাসকীয় বিজেপিৰ লগতে মিত্ৰ দল অসম গণ পৰিষদে প্ৰচাৰ অভিযান পূৰ্ণগতিত চলাই আছে। বিজেপিৰ জিলা সভাপতি কুশকান্ত বৰাই জিলাখনৰ বিভিন্ন ঠাইত প্ৰচাৰ চলাই জনসাধাৰণৰ মন আকৰ্ষণৰ প্ৰয়াস অব্যাহত ৰাখে। কংগ্ৰেছ দলেও প্ৰচাৰ অভিযান তীব্ৰতৰ কৰি তুলিছে। দলৰ নেতা গৌৰৱ গগৈ, সাংসদ প্ৰদ্যুৎ বৰদলৈকে ধৰি বিভিন্ন নেতা সদস্যই নিৰ্বাচনী প্ৰচাৰ চলাই বিজেপি চৰকাৰক তীব্ৰ সমালোচনা কৰে। জিলাখনত এইবাৰ ৰাইজৰ দল, অসম জাতীয় পৰিষদৰ লগতে নিৰ্দলীয় প্ৰাৰ্থীসকলেও নিৰ্বাচনী প্ৰচাৰ অভিযানত অংশগ্ৰহণ কৰিছে। ৰাজ্যৰ বিভিন্ন প্ৰান্তত বিগত কিছুদিন ধৰি হৈ থকা নেৰানেপেৰা বৰষুণৰ ফলত তিনিচুকীয়া জিলাৰ নৈ, উপনৈ, জান জুৰিসমূহ পানীৰে উপচি পৰিছে। ফেনে ফটোকাৰে পানী বাঢ়ি অহাৰ ফলত জিলাখনৰ ৰাইজ শংকিত হৈ পৰিছে। বৰষুণৰ ফলত জিলাখনৰ বিভিন্ন অঞ্চলত বাট পথো বিধবস্ত হৈ পৰিছে। যোৱা নিশাও জিলাখনেৰে পাৰ হৈ যোৱা ধুমুহা বৰষুণৰ ফলত বিভিন্ন ঠাইত গছ গছনি উঘালি পৰাৰ লগতে ঠায়ে ঠায়ে বিদ্যুৎ সংযোগ ব্যাহত হোৱাৰ বাতৰি পোৱা গৈছে। জম্মু কাশ্মীৰৰ পহলগামত পাকিস্তান সমৰ্থিত সন্ত্ৰাসবাদীয়ে কৰা নৃশংস আক্ৰমণত ডিব্ৰুগড়ৰ সামাজিক অনুষ্ঠান চেণ্টাৰ ফৰ ইছলামিক ষ্টাডিজে বিৰোধিতা কৰিছে। সভাপতি ছেহিৰ আহমদ আৰু সম্পাদক এম হাছিম আলীয়ে এনে দুষ্কাৰ্য কঠোৰ ভাষাৰে গৰিহণা দিয়াৰ লগতে নিৰীহ লোকসকলৰ দুখ যন্ত্ৰণাত সহমৰ্মিতা প্ৰকাশ কৰিছে। ইছলামিক ষ্টাডিজে মৃতকৰ বিদেহ আত্মাৰ শান্তি কামনা কৰাৰ লগতে দোষীক উপযুক্ত শাস্তি বিহিবলৈ চৰকাৰৰ প্ৰতি আহান জনাইছে। পেহলগামৰ সন্ত্ৰাসবাদীৰ আক্ৰমণত প্ৰাণ হেৰুওৱা লোকসকলৰ স্মৃতিত কালি তিনিচুকীয়া জিলাৰ ডুমডুমা আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত ৰাজহুৱা শ্ৰদ্ধা তৰ্পণ কাৰ্যসূচী অনুষ্ঠিত হয়। এই কাৰ্যসূচীত ডুমডুমাৰ বিভিন্ন দল, সংগঠন আৰু স্থানীয় ৰাইজে অংশগ্ৰহণ কৰে। অংশগ্ৰহণকাৰীসকলে এই বৰ্বৰ ঘটনাত জড়িত লোকসকল যাতে কোনো কাৰণতে সাৰি নাযায় তাৰ বাবে উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰিবলৈ চৰকাৰৰ প্ৰতি দাবী জনায়। তেওঁলোকে লগতে পাকিস্তান আৰু বাংলাদেশৰ সৈতে থকা ভাৰতৰ সীমান্তত কটকটীয়াভাৱে চীল কৰাৰো দাবী জনাইছে। তিনিচুকীয়াৰ জিলা আয়ুক্ত স্বপ্নীল পালে কালি তিনিচুকীয়া নগৰৰ বান পৰিস্থিতি পৰিদৰ্শন কৰে। কালি পুৱা হোৱা বৰষুণৰ ফলত তিনিচুকীয়া নগৰত উদ্ভৱ হোৱা আকস্মিক বান পৰিস্থিতিৰ বুজ লোৱাৰ লগতে তেওঁ তিনিচুকীয়া পৌৰসভাৰ নলা নৰ্দমা নিৰ্মাণৰ সৈতে জড়িত বিভিন্ন বিভাগৰ বিষয়াৰ সৈতে কথা পাতে। পৰিদৰ্শনকালত জিলা আয়ুক্তগৰাকীয়ে স্থানীয় ৰাইজৰ সৈতে বাৰ্তালাপত মিলিত হৈ এই পৰিস্থিতিৰ অৱসানৰ বাবে এখন কৰ্ম আঁচনি প্ৰস্তুত কৰিবলৈ নিৰ্দেশ দিয়াৰ কথাও প্ৰকাশ কৰে। হিমাচল প্ৰদেশৰ ধৰমশালাত চলি থকা সপ্তম ৰাষ্ট্ৰীয় মাষ্টাৰ্ছ গেমছ যোগ প্ৰতিযোগিতাত ডিব্ৰুগড়ৰ জ্যেষ্ঠ সাংবাদিক তথা আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন যোগগুৰু জগদীশ ভৰালীয়ে নিজৰ শাখাত সোণৰ পদক লাভ কৰি অসমলৈ গৌৰৱ কঢ়িয়াই আনিছে। এই প্ৰতিযোগিতাত সোণৰ পদক লাভ কৰা যোগগুৰু জগদীশ ভৰালীয়ে ইতিমধ্যে ডুবাই, থাইলেণ্ড, বাংলাদেশকে ধৰি বহুকেইখন দেশত অনুষ্ঠিত আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি বিজয়ীৰ সুনাম কঢ়িয়াই আনিবলৈ সমৰ্থ হৈছে। চলিত মাহৰ 16 এপ্ৰিলৰ পৰা চলি থকা এই প্ৰতিযোগিতাৰ কাইলৈ সামৰণি পৰিব। পুৱাৰ উজনি অসমৰ বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি পুৱা 9 বজাত।